গুৱাহাটী ডিব্ৰুগড়ৰ সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো গায়ত্ৰী শৰ্ম চক্ৰৱৰ্তীয়ে। বিজেপিৰ ইস্তাহাৰ সমিতিৰ বৈঠক আজি নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। এই বৈঠকত লোকসভা নিৰ্বাচনৰ বাবে দলটোৰ ইস্তাহাৰত অন্তৰ্ভুক্ত কৰিবলগীয়া বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত গঠিত 27 জনীয়া সমিতিখনৰ আজি অনুষ্ঠিত প্ৰথমখন বৈঠকত দলটোৰ বাবে গুৰুত্ব বহন কৰা কেইবাটাও বিষয় পৰ্যালোচনা কৰা হয়। উল্লেখযোগ্য যে এই সমিতিখনত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণক আহ্বায়ক আৰু পীয়ুষ গোৱেলক সহ আহ্বায়ক হিচাপে ৰখা হৈছে। এই সমিতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সদস্য হিচাপে অন্তৰ্ভুক্ত হৈছে। ইফালে কংগ্ৰেছ দলৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। এই বৈঠকত তেলেংগানা লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা সন্দৰ্ভত আলোচনা কৰা হয়। দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে, জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধী, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীকে ধৰি ভালেসংখ্যক নেতাকৰ্মী উপস্থিত থাকে। অসমৰ লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। লোকসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে পূৰ্ণগতিৰে প্ৰস্তুতি চলাইছে। প্ৰিজাইডিং আৰু পলিং বিষয়াসকলক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছত আজি দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াসকলক প্ৰশিক্ষণ দিয়া হয়। কাৰ্বি আংলং নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়া হাওৰাঘাট বিধানসভা সমষ্টিৰ 3টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ডিফু বিধানসভা সমষ্টিৰ 6টা ভোটগ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে ঘোষণা কৰিছে। লখিমপুৰ লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে এখন পেনেলযোগে সমষ্টিটোত প্ৰতিদ্বন্দ্বিত কৰা প্ৰাৰ্থীসকলৰ ব্যয়পঞ্জী নিৰীক্ষণৰ বাবে ধাৰ্য কৰা এটা দিন সলনি কৰিছে। ঈদ উল ফিটৰৰ বাবে অহা 11 এপ্ৰিলৰ পৰিৱৰ্তে প্ৰাৰ্থীসকলৰ ব্যয়পঞ্জী নিৰীক্ষণৰ প্ৰক্ৰিয়া 12 এপ্ৰিলত ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হ'ব। থপলাৰ গুলগ্ৰাম চিলাৰায় মহাবিদ্যালয়ত পদ্ধতিগত নিৰ্বাচন আৰু শিক্ষা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ভোটাৰ সজাগতা সন্দৰ্ভত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। আনহাতে মৰিগাঁও জিলাৰ নিৰ্বাচনী বিষয়া দেৱাশী শৰ্মাই আজি মৰিগাঁও মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটাৰসকলৰ সৈতে মত বিনিময় কৰে। জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। নিৰ্বাচনী বিষয়াগৰাকীয়ে অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনায়। লগতে দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। সমগ্ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰিছে। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈহৰ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ বিজেপিৰ সমৰ্থক আৰু মিত্ৰ দলৰ কৰ্মীসকলৰ সৈতে এটি চাইকেল ৰেলীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গড়মূৰৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰী চুকলৈ প্ৰায় 15 কিলোমিটাৰ পথ চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে। ইয়াৰ পাছত তেওঁ নামনি মাজুলীৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁৰ সৈতে মন্ত্ৰী ৰমেশ চেগু, বিধায়ক ভুৱন গাম আৰু মিত্ৰ দলৰ কাৰ্যকৰ্তাসকলে এই সভাত অংশগ্ৰহণ কৰে। একেদৰে যোৰহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ, বিধায়ক অখিল গগৈ আৰু দলীয় কৰ্মীসকলৰ সৈতে শিৱসাগৰ তথা ডেমো সমষ্টিত প্ৰচাৰ চলায়। তেওঁ শিৱসাগৰ আৰু ডেমো সমষ্টিৰ অন্তৰ্গত 14খন নিৰ্বাচনী সভাত অংশ লয়। শিৱসাগৰৰ ৰাজীৱ ভৱনত শ্ৰীগগৈ সংবাদমেল সম্বোধন কৰি ৰাইজলৈ গোহাৰী নামৰ এখন পত্ৰিকা উন্মোচন কৰে। লগতে বিৰোধী মিত্ৰজোঁটৰ হৈ বিজেপিৰ চৰকাৰৰ কাম কাজক সমালোচনা কৰি মহা অভিযোগনামা উন্মোচন কৰে। তেওঁ সংবাদমেলত বিজেপিয়ে চৰকাৰী তন্ত্ৰক নিৰ্বাচনৰ নামত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। সংবাদমেলত শ্ৰীগগৈৰ লগতে বিধায়ক দেৱব্ৰত শইকীয়া, কংগ্ৰেছ বিধায়িনী দলৰ সভাপতি বেদব্ৰত বৰা তথা জিলা কংগ্ৰেছৰ বিষয়াসকল উপস্থিত থাকে। অহা 7 মে'ত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপ নেতা ফণীভূষণ চৌধুৰীয়ে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিত প্ৰচাৰ চলায়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ সৈতে মত বিনিময় কৰে। সৰভোগৰ আহোম পথাৰ, চাফা, কামাৰ আদি অঞ্চলত অনুষ্ঠিত ৰাজহুৱা সভাতো তেওঁ অংশ লয়। ইয়াৰ পাছতে বৰপেটা ৰোডৰ নিৰ্বাচনী প্ৰচাৰ চলায়। ইপিনে বৰপেটা সমষ্টিৰ চি পি এম দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে পাকা বেদবাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়। দিল্লীৰ এখন আদালতে আজি দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমীৰ নেতা অৰবিন্দ কেজৰিৱালক 15 এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আবকাৰী নীতি কেলেংকাৰী সন্দৰ্ভত সংঘটিত অবৈধ ধনৰ লেনদেন সংক্ৰান্তীয় গোচৰত তেওঁক বিধি বলবৎকাৰী সঞ্চালকালয়ে যোৱা 21 মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল।